Iya, akan bani. বাতৰি কৈছো ৰূপজ্যোতি বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশৰ লগতে বিদেশতো আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 154 সংখ্যক জন্ম দিৱস গান্ধী জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিত্তৌড়গড় জিলাত এখন ৰাজহুৱা সভাত সম্বোধন কৰে। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় 19,000 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। চীনৰ হাংচৌত চলি থকা এছিয়ান গেমছত ভাৰতে আজি লাভ কৰা এটা ৰূপ আৰু 3টা ব্ৰঞ্জসহ এতিয়ালৈকে সৰ্বমুঠ 57টা পদক লাভ কৰে। সমগ্ৰ দেশৰ লগতে বিদেশতো আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 154 সংখ্যক জন্ম দিৱস গান্ধী জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। দিল্লীৰ সমাধিক্ষেত্ৰ ৰাজঘাটত আজি পুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। আজি পুৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনকৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বাংলাদেশৰ নোৱাখালীৰ ঐতিহাসিক গান্ধী আশ্ৰম চৌহদত বাপুজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে বাংলাদেশৰ ভাৰতৰ উচ্চায়ুক্ত প্ৰণৱ বাৰ্মাই আশ্ৰমখন পৰিদৰ্শন কৰি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তৰ্পণ কৰে। গান্ধী আশ্ৰম ন্যাসে আয়োজন কৰা নোৱাখালীৰ শান্তি আৰু সমন্বয় ৰক্ষাৰ উদ্দেশ্যে গান্ধীজীৰ প্ৰচেষ্টা আৰু সমসাময়িক বিশ্বত ইয়াৰ প্ৰাসংগিকতা শীৰ্ষক এখন বক্তৃতানুষ্ঠানো শ্ৰীবাৰ্মাই সম্বোধন কৰে। ইপিনে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী দীনেশ গুণবৰ্ধনা আৰু দেশখনৰ ভাৰতৰ উচ্চায়ুক্তই কলম্বোত থকা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ টেম্পল ফ্ৰিজত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ উচ্চায়ুক্তগৰাকীয়ে তেওঁলোকৰ সাক্ষাৎকালত সাম্প্ৰতিক সময়ত মহাত্মা গান্ধীৰ মূল্যবোধ, আদৰ্শ আৰু সমসাময়িক বিশ্বত ইয়াৰ প্ৰাসংগিকতাসমূহ স্মৰণ কৰে। এই উপলক্ষে ভাৰতৰ উচ্চায়ুক্তৰ কৰ্মচাৰীসকলে এটা বিশেষ স্বচ্ছতা অভিযান ৰূপায়ণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিত্তৌড়গড় জিলাত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে। তেওঁ কয় যে জনসাধাৰণক বিপথে পৰিচালিত কৰি কংগ্ৰেছ ক্ষমতালৈ আহিছে যদিও চৰকাৰ চলাব পৰা নাই। প্ৰধানমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰী অশোক গেহলট বিগত 5 বছৰ নিজৰ চৰকাৰক বচাবলৈ ব্যস্ত হৈ আছে আৰু কংগ্ৰেছৰ আধা অংশ তেওঁৰ মুখ্যমন্ত্ৰীত্ব বচাবৰ বাবে নিয়োজিত হৈ আছে। তেওঁ কয় যে কংগ্ৰেছে জনসাধাৰণক আওকাণ কৰি আভ্যন্তৰীণ বিবাদত লিপ্ত হৈ আছে। শ্ৰীমোদীয়ে কয় যে ৰাজ্যত বিজেপি চৰকাৰ গঠন হলে কোনো জনকল্যাণমূলক আঁচনি বন্ধ কৰা নহয় আৰু এনে আঁচনিসমূহ অব্যাহত ৰখা হ'ব। আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত য'ত সন্দেহ আছে তাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয়। আইন শৃংখলা পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ৰীমোদীয়ে কয় যে অপৰাধ আৰু মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ ক্ষেত্ৰত ৰাজস্থান দেশৰ ভিতৰতে শীৰ্ষ স্থান অধিকাৰ কৰিছে আৰু যিটো অতি চিন্তাৰ বিষয়। তেওঁ কয় যে বিজেপি চৰকাৰে ৰাজ্যত মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিব। তেওঁ আৰু কয় যে বিৰোধী দলসমূহে মহিলা সংৰক্ষণ বিধেয়কক লৈ বিভ্ৰান্তি বিয়পাইছে আৰু জনসাধাৰণে ইয়াক আওকাণ কৰা উচিত। প্ৰধানমন্ত্ৰীৰ বিশ্বকৰ্মা আঁচনি সন্দৰ্ভত ভাষণ দি শ্ৰীমোদীয়ে কয় যে বিশ্বকৰ্মা পৰিয়ালসমূহ এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰে ক্ষমতালৈ অহাৰ লগে লগে জোৱানসকলৰ বাবে এটা পদ এটা পেঞ্চন নীতি ৰূপায়ণ কৰিছিল আৰু এতিয়ালৈকে অ' আৰ অ' পি আঁচনিৰ অধীনত প্ৰাক্তন জোৱানসকলক 70,000 কোটি টকা দিয়া হৈছে। তেওঁ কয় যে মহাত্মা গান্ধী স্বচ্ছতাৰ পোষক আছিল আৰু তেওঁৰ জন্মদিনত আয়োজন কৰা কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মৃতিচিহ্নসমূহৰ আজিৰে পৰা সাধাৰণ জনতাৰ বাবে ই নিলাম মুকলি কৰা হৈছে বুলি সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰে। চলিত মাহৰ 31 তাৰিখলৈ ইয়াৰ বাবে নিবিদা গ্ৰহণ কৰা হ'ব। জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিবলৈ ৱেবছাইট pmmementos.gov.inত পঞ্জীয়ন কৰিব পাৰিব। এই নিলামৰ পৰা সংগৃহীত ধন পবিত্ৰ গংগা পুনৰ্জীৱিতকৰণ প্ৰকল্প নমামী গংগালৈ আগবঢ়োৱা হ'ব। এই নিলামৰ 5ম সংস্কৰণত ই নিলামৰ বাবে 100 টকাৰ পৰা 65 লাখ টকালৈ স্মৃতিচিহ্নসমূহ উপলব্ধ হ'ব। নতুন দিল্লীৰ নেশ্যনেল গেলাৰী অব মডাৰ্ণ আৰ্টত স্মৃতিচিহ্নসমূহৰ এখন প্ৰদৰ্শনীও আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত 150 লাখতকৈও অধিক উল্লেখযোগ্য স্মৃতিচিহ্ন আছে যিয়ে ৰাষ্ট্ৰৰ সাংস্কৃতিক সজীৱতাৰ আভাস দিয়ে। প্ৰদৰ্শনীখন উদাৰতা, সদিচ্ছা আৰু কলাসুলভ উপহাৰৰ এক উৎসৱত পৰিণত হয়। সাংস্কৃতিক ৰাজ্যমন্ত্ৰী মীনাক্ষী লেখীয়ে কয় যে এই স্মৃতিচিহ্নসমূহে আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে। তেওঁ এই ই নিলামত সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায় আৰু আশা কৰে যে এই স্মৃতিচিহ্নসমূহে মানুহৰ ঘৰত প্ৰৱেশ কৰি আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যক জীয়াই ৰাখিব। প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা 912টাতকৈও অধিক উপহাৰ ই নিলামৰ বাবে ৱেবছাইটত উপলব্ধ হ'ব। এই স্মৃতিচিহ্নসমূহৰ দ্বাৰা চিত্ৰকলা, ভাস্কৰ্য, থলুৱা হস্তশিল্প, মনোমোহা লোকশিল্প আৰু জনজাতীয় শিল্পকে ধৰি এক পৰম্পৰাগত শিল্পৰ প্ৰদৰ্শন কৰা হৈছে। এই সামগ্ৰীসমূহৰ ভিতৰত কিছুমান গতানুগতিকভাৱে লাভ কৰা সন্মান আৰু শ্ৰদ্ধাৰ প্ৰতীক, য'ত পৰম্পৰাগত অংগ বস্ত্ৰ, মূৰত মৰা পাগুৰি আৰু আনুষ্ঠানিক তৰোৱাল আদিও আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় 19,000 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জনসাধাৰণৰ প্ৰতি উৎসৰ্গা কৰে। তেওঁ দিল্লী বডোদৰা এক্সপ্ৰেছ পথছোৱাও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে 1,880 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষ 5টা বিভিন্ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। অহা 5টা বছৰ মধ্যপ্ৰদেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনক দেশৰ শীৰ্ষ স্থানৰ 3খন ৰাজ্যৰ অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাই কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য। নাৰী শক্তি বন্দন আইনখন এতিয়া বাস্তৱত পৰিণত হৈছে বুলিও তেওঁ কয়। শ্ৰীমোদীয়ে কৈছে যে ভাৰতবৰ্ষক এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৰে সমান দায়িত্ব আছে। অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে আজি মুম্বাইত খাদী আৰু গ্ৰামোদ্যোগ বিভাগে আয়োজন কৰা খাদী মহোৎসৱ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি ৰাণে খাদী আৰু গ্ৰামোদ্যোগসমূহে বিগত বছৰসমূহত দেখুওৱা বিকাশ সম্পৰ্কে আলোকপাত কৰি তেওঁলোকৰ কাম কাজৰ প্ৰশংসা কৰে। 2014-15 চনত খাদী আৰু গ্ৰামোদ্যোগ বিভাগে 30,000 কোটি টকা ব্যৱসায় কৰা বুলি উল্লেখ কৰে। পূৰ্বৰ তুলনাত এয়া প্ৰায় 134,000 কোটি টকা বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বিগত 9টা বছৰত ৰূপায়ণ কৰা উদ্ভাৱনীমূলক উপায়সমূহৰ বাবে এনে উল্লেখনীয় বিকাশ সম্ভৱ হৈছে বুলি তেওঁ মন্তব্য কৰে। অহা 31 অক্টোবৰলৈকে এই খাদী মহোৎসৱ অনুষ্ঠিত হ'ব। থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহৰ প্ৰচাৰৰ বাবে ভোকেল ফৰ লোকেল নীতিত গুৰুত্ব আৰোপ কৰি এই মহোৎসৱত খাদীৰ পৰা নিৰ্মিত সামগ্ৰীৰ উপৰি আন আন থলুৱা সামগ্ৰীও প্ৰদৰ্শন কৰা হৈছে। এই মহোৎসৱৰ সময়ছোৱাত ক্ৰেতাই খাদীৰ সামগ্ৰী 20-25% ৰেহাই মূল্যত লাভ কৰিব পাৰিব। ইপিনে এই মহোৎসৱতে যুৱক যুৱতীসকলৰ মাজত শ্ৰুতি সংগীত প্ৰতিযোগিতা আৰু খাদী আৰু গ্ৰামোদ্যোগক বিষয় হিচাপে লৈ ভিডিঅ' গেম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। চীনৰ হাংচৌত চলি থকা এছিয়ান গেমছত আজি ভাৰতে 1টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতে এতিয়ালৈকে 13টা সোণ, 21টা ৰূপ আৰু 22টা ব্ৰঞ্জৰ পদকৰে সৰ্বমুঠ 57টা পদক লাভ কৰে। ভাৰতীয় মহিলা আৰু পুৰুষৰ স্পীড স্কেটিং দলে 2টা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে টেবুল টেনিছত মহিলাৰ ডাবল শাখাত ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। মহিলাৰ লং জাম্পত এন চি ছিজনে 6.5 কিলোমিটাৰ জাম্প কৰি ৰূপৰ পদক লাভ কৰে। ভাৰতীয় মহিলা স্কেটিং দলৰ চন্দনা ভাটুকা, কাৰ্তিকা জগদীশৰণ, হিৰাল সান্ধু আৰু আৰতি কস্তুৰীৰাজে 3000 মিটাৰ স্পীড স্কেটিং ৰিলেত তৃতীয় স্থান দখল কৰে। ভাৰতৰ আৰিয়ান পল, আনন্দ কুমাৰ, সিদ্ধান্ত বিক্ৰমক লৈ গঠিত পুৰুষৰ স্পীড স্কেটিং দলটোৱেও তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। টেবুল টেনিছত অহৰিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে মহিলাৰ ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰে। ছেমিফাইনেলত তেওঁলোকে উত্তৰ কোৰিয়াৰ কিয়ং শ্বাহ আৰু শুভ ইয়ং ককৰ বিৰুদ্ধে খেলি পৰাজিত হয়। ভাৰতৰ স্কোৱাড খেলুৱৈ সৌৰভ ঘোষালে আজি 16তম ৰাউণ্ডত কুৱেইটৰ আম্মাৰ আলতামিমিৰ বিৰুদ্ধে জয়লাভ কৰে। আনহাতে মহেশ মাংগাকাৰে জাপানৰ ইউৰ মুচুকে চুকেৰ হাতত পৰাস্ত হয়। ভাৰতৰ কাবাডী অভিযানো আজি আৰম্ভ হৈছে। এছিয়ান গেমছৰ দুবাৰৰ চেম্পিয়ন ভাৰতৰ মহিলা কাবাডী দলটোৱে আজি চাইনিজ টাইপেৰ সৈতে 34 অংকৰে সমতা স্থাপন কৰে। আনহাতে এছিয়ান গেমছৰ 7বাৰৰ স্বৰ্ণ পদক বিজয়ী ভাৰতৰ পুৰুষ কাবাডী দলটো কাইলৈ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ হকীত ভাৰতীয় দলটোৱে পুল এৰ ফাইনেল মেচত বাংলাদেশৰ বিৰুদ্ধে 12-0 গলত জয়লাভ কৰে। অধিনায়ক হৰমন সিং প্ৰীতে পেনাল্টি কৰ্ণাৰত হেট্ৰিক কৰাৰ বিপৰীতে মনদীপ সিঙেও 3টা গ'ল দিয়ে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ একৰ পৰা পঢ়ি দিছো। সমগ্ৰ দেশৰ লগতে বিদেশতো আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 154সংখ্যক জন্মদিৱস গান্ধী জয়ন্তী বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিত্তোৰগড় জিলাত এখন ৰাজহুৱা সভাত সম্বোধন কৰে। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় 19,000 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। চীনৰ হাংচৌত চলি থকা এছিয়ান গেমছত ভাৰতে আজি লাভ কৰা 1টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ এতিয়ালৈকে সৰ্বমুঠ 57টা পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।